এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয়ত আলোচনা, গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা যশস্বী সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন, কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ সুনিয়াৰী কৰিবলৈ বজালীত কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত আৰু সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বৈজয়ন্ত পাণ্ডাক বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। এই আলোচনাত ৰাজ্যখনৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও বিষয়ত গুৰুত্ব দিয়া হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে অসমৰ বিকাশৰ যাত্ৰাত নিৰন্তৰ সমৰ্থন আগবঢ়াই অহাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। যোৱা নিশা দেহাৱসান ঘটা অসমৰ সংবাদ জগতৰ মহিৰুহ দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা বৰ্ষীয়ান সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে আজি সম্পন্ন হয়। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পীযুষ হাজৰিকাই শেষকৃত্যথলীত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ আগেয়ে তেওঁৰ নশ্বৰ দেহ আজি পুৱাৰ ভাগত কৰ্মস্থল দি আছাম ট্ৰিবিউন চৌহদত ৰখা হয়। ইয়াতে গুণমুগ্ধসকলে তেওঁলৈ শেষ শ্ৰদ্ধা তৰ্পণ কৰে। শেষ শ্ৰদ্ধা জ্ঞাপন কৰি মন্ত্ৰী অজন্তা নেওগে এনেদৰে কয়,
আজিৰ দিনটো আমাৰ গোটেই ৰাজ্যখনৰ কাৰণে এটা অতি দুখৰ দিন। পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান ঘটিছে। প্ৰথমে মই তেখেতক অতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতে সমাজ জীৱনলৈ নীৰৱভাৱে যিখিনি অৱদান আগবঢ়াই আহিছে সেই যিখিনি ক্ষতি হ'ল তাক পূৰণ কৰিবৰ কাৰণে হয়তো অসমৰ বহু বছৰ লাগিব। বাতৰি কাকতৰ জৰিয়তে তেখেতে যিমানখিনি সেৱা আগবঢ়াই আহিছিল আৰু আশা কৰিছোঁ নতুন প্ৰজন্মই তেখেতৰ জীৱনৰ পৰা বহুখিনি শিকিব লগা আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্ষীয়ান সাংবাদিকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰুৱা চিৰস্মৰণীয় হৈ ৰ'ব। শ্ৰীমোদীয়ে লগতে অসমৰ প্ৰগতি তথা ৰাজ্যখনৰ সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ দিশত সাংবাদিকগৰাকীৰ একনিষ্ঠ সেৱাৰ কথা সোঁৱৰে। প্ৰধানমন্ত্ৰীয়ে বৰুৱাৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই 2018 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ জগতৰ অন্যতম বৰেণ্য ব্যক্তি বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সন্মান লাভ কৰিছিল। সাহিত্য, কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভায়ো তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে ধৰি বিভিন্নজনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে শোক প্ৰকাশ কৰি কয় যে যশস্বী সাংবাদিকগৰাকীয়ে অসম আন্দোলনক বৌদ্ধিক দিশৰ পৰা নেতৃত্ব প্ৰদান কৰি গতিশীল কৰি তুলিছিল।
আমি অতি মৰ্মাহত। অসমৰ প্ৰতিটো সংকট কালত আৰু বিশেষকৈ অসম আন্দোলনৰ সময়ত সন্মুখৰ পৰা বৌদ্ধিক নেতৃত্ব দিয়া প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়া আমাৰ মাজৰ পৰা নোহোৱা হ'ল। এগৰাকী আমি মহিৰুহ হেৰুৱালো আৰু অসমৰ জাতীয় জীৱনে এগৰাকী অভিভাৱক হেৰুৱালে। জাতীয় জীৱনৰ প্ৰতিটো সংকট কালত যেতিয়া আমি তেখেতৰ কাষ চাপিছিলো, তেখেতে বাটৰ সন্ধান দিছিল, সংকট মোচনৰ উপায় দিছিল আৰু তেনে এগৰাকী অভিভাৱক আজি আমি হেৰুৱালো।
কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব। কাইলৈ 7গৰাকী অভিযুক্তক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হ'ব। চৰকাৰী পক্ষৰ আবেদনৰ ভিত্তিত মুখ্য ন্যায়াধীশৰ আদালতে অভিযুক্ত কেইগৰাকীক ভাৰ্চুৱেলি হাজিৰ কৰোৱাৰ অনুমতি দিছে। উল্লেখযোগ্য যে আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়, কিন্তু অসম আৰক্ষীয়ে অভিযুক্ত কেইগৰাকীৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদালতত অভিযুক্তসকলক ভাৰ্চুৱেলি হাজিৰ কৰোৱাৰ সুবিধা দিয়াৰ বাবে আবেদনমূলক প্ৰাৰ্থনা জনায়। বাক্সাৰ নিকাশী কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গৰ লগতে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৈশ্যক ৰখা হৈছে। আনহাতে আন দুগৰাকী অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত হাফলঙৰ কাৰাগাৰত আছে। আটাইকেইগৰাকী অভিযুক্তকে ইয়াৰ পূৰ্বে ভাৰ্চুৱেলি চাৰিবাৰকৈ আদালতত হাজিৰ কৰোৱা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ সুনিয়াৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বজালি জিলাৰ বৰনগৰত এটা উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে। বৰনগৰ কেন্দ্ৰটোৱে বঙাইগাঁও জিলাৰ চালাকাটিৰ শক্তি কেন্দ্ৰটোৰ বিকল্পৰূপে কাম কৰিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সৰুপেটা ৰাজহ চক্ৰৰ অধীনৰ গদাপীত আৰু ভোগপুৰ গাঁৱত স্থাপন কৰিবলগীয়া এই অত্যাধুনিক কেন্দ্ৰটো প্ৰথমতে 400 KV ছুইচিং ষ্টেচনৰূপে নিৰ্মাণ কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত ই 765 KV শক্তি বিতৰণ কেন্দ্ৰলৈ উন্নীত কৰা হ'ব। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই কেন্দ্ৰটোক বঙাইগাঁও বালিপাৰা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবহণ লাইন আৰু আলিপুৰদুৱাৰ বঙাইগাঁও উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবহণ লাইনৰ সৈতে সংযুক্ত কৰি ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰা বিদ্যুৎ পৰিবহণৰ ব্যৱস্থা কৰা হ'ব। NER এক্সপানশ্যন ট্ৰেন্সমিশ্যন লিমিটেড নামেৰে গঠিত এটা নতুন কেন্দ্ৰীয় সংস্থাক এই বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডাক নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। দলে লগতে বিধায়ক আৰু জম্মু কাশ্মীৰৰ বিধানসভাত বিৰোধী দলৰ নেতা সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনাবেন যদুৰ্ছক এই নিৰ্বাচনৰ সহ তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ লামডিং সমষ্টিৰ 25,000তকৈও অধিক মহিলা হিতাধিকাৰীক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। হোজাই শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত কাইলৈ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। মুখ্যমন্ত্ৰীৰ এই অনুষ্ঠান সন্দৰ্ভত লামডিঙৰ বিধায়ক শিবু মিশ্ৰই এইদৰে কয়।
অহাকালি আমাক কমাও 25,000 অধিক মহিলাক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি যোগেদি গোটেই অসমত এনেকৈ পৰিক্ৰমা চলি আছে। মোৰ লামডিং সমষ্টিৰ 25,000 অধিক মহিলা কালি 10,000 টকা এককালীন এটা অনুদান পাব। তাৰ কাৰণে আগতীয়াকৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক লামডিংবাসী ৰাইজৰ হৈ পেলাই মহিলাৰ হৈ পেলাই আন্তৰিকভাৱে সন্মান জ্ঞাপন কৰিলোঁ।
কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত IIT গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অব ডিজাইনে ধেমাজিত আজি অভিলাষা আঁচনিৰ অধীনত এখন কৰ্মশালাৰ আয়োজন কৰে। ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত কৰ্মশালাখনি মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য জাহান দলে আৰু ধেমাজি জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাই বন্তি প্ৰজ্বলনেৰে মুকলি কৰে। IIT ডিজাইন বিভাগৰ কেইবাগৰাকী অধ্যাপক আৰু গৱেষক ছাত্ৰই কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কৰ্মশালাখনত শিক্ষাৰ্থীৰ মাজত ডিজাইন আৰু উদ্ভাৱনৰ বিষয়ে সজাগতা সৃষ্টি কৰা সৃষ্টিশীল সম্ভাৱনাক অন্বেষণ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যেৰে গুৱাহাটী ডিজাইন বিভাগে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিলাষা কাৰ্যসূচী আয়োজন কৰি আহিছে। কৰ্মশালাখনত ধেমাজিৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে আগভাগ লয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চলিত বিত্তীয় বৰ্ষৰ বাবে 100 কোটি টকাৰ পৰিপূৰক দাবী মঞ্জুৰি সদনত দাখিল কৰে। পাছত সদনে এই দাবী মঞ্জুৰিত অনুমোদন জনায়। কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই 100 কোটি টকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুঠ 26টা সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰিবলৈ পৰিপূৰক বাজেটত অনুমোদন জনোৱা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সদনক জানিবলৈ দিয়ে। কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে ৰংপুৰৰ অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিছে। আৰক্ষীয়ে এখন ট্ৰাকত অভিযান চলাই ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে প্ৰায় 90,000 বুলি প্ৰকাশ কৰা এই নিচাযুক্ত টেবলেটসমূহৰ বজাৰ মূল্য আনুমানিক 26 কোটি টকা হ'ব বুলি প্ৰকাশ কৰিছে। এই সংক্ৰান্তত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে প্ৰকাশ কৰা মতে জব্দ কৰা ট্ৰাকখন মিজোৰামৰ পৰা গুৱাহাটীলৈ আহি আছিল। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ অপৰাধ শাখাই মেচ ফিক্সিঙৰ অভিযোগ উঠা 4গৰাকী ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই অনুসৰি যিকোনো মুহূৰ্ততে এই 4গৰাকী ক্ৰিকেটাৰক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। অসম ক্ৰিকেট সন্থাই এই 4গৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাক এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পূৰ্বে মেচ ফিক্সিঙৰ অভিযোগত অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ 4জন খেলুৱৈক নিলম্বন কৰিছিল। উল্লেখযোগ্য যে লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত অসম দলৰ একাংশ খেলুৱৈক মেচ ফিক্সিং কৰিবলৈ এই চাৰিগৰাকী ক্ৰিকেটাৰে প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। মেচ ফিক্সিঙৰ এই অভিযোগ লাভ কৰাৰ পাছতে বি চি চি আইৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা গোটে সমগ্ৰ ঘটনাটো সন্দৰ্ভত তদন্ত চলায়। প্ৰাক্তন ৰঞ্জী খেলুৱৈ অমিত সিনহাই অসমক প্ৰতিনিধিত্ব কৰি 32খন খেলত অংশগ্ৰহণ কৰিছিল। শিলচৰৰ অভিষেক ঠাকুৰ চলিত ৰঞ্জী ট্ৰফীত অসম দলৰ সদস্য। ডিব্ৰুগড়ৰ ঈশান আহমেদ আৰু অমন ত্ৰিপাঠী বৰ্তমান ক্লাবৰ পৰ্যায়ৰ অসম দলৰ খেলুৱৈ।
গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে চলিত বছৰৰ আণ্ডাৰ দ্য চাল ট্ৰী নাট সমাৰোহ অনুষ্ঠিত হয়। প্ৰয়াত নাট্যকুমৰী শুক্ৰাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংডুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত সম্পূৰ্ণ অভিনৱ শৈলীৰে প্ৰতিবছৰে শালগছৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই সমাৰোহৰ আয়োজন কৰা হয়। কৃত্ৰিম দৃশ্যসজ্জা, আলোকসজ্জা, আধুনিক বাদ্যযন্ত্ৰৰ অবিহনে পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এই নাট সমাৰোহ অনুষ্ঠিত হয়। বিগত 16 বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত শ শ শালগছৰ মাজৰ এডোখৰ ভূমিক মঞ্চৰ ৰূপ দি দিনৰ ভাগত নাট মঞ্চস্থ কৰি অহা হৈছে। এই নাট সমাৰোহৰ জৰিয়তে থলুৱা লোকনাট্য সংস্কৃতিক ব্যতিক্ৰমীভাৱে জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। সমাৰোহত আজি দিনৰ ভাগত 10 বজাত ধনঞ্জয় ৰাভা পৰিচালিত ৰাভা ভাষাৰ নাট ৰঞ্জুমুখ মঞ্চস্থ কৰা হয়। দিনৰ 2:30 বজাত চেমুৱেল বেকেটৰ মূল নাট ৱেটিং ফৰ গডৰ হিল্লুল কুমাৰ পাঠকে কৰা অসমীয়া অভিযোজনা আৰু অংশুমান শইকীয়াৰ পৰিচালনাৰে এদিন তেওঁ আহিব নাটখন পৰিৱেশন কৰা হয়। বিয়লি 5:30 বজাত অনুপ হাজৰিকাৰ পৰিচালনাৰে ডেৰ ইঞ্চ ওপৰ নামৰ হিন্দী ভাষাৰ নাটখন মঞ্চস্থ কৰা হয়। উল্লেখযোগ্য যে প্ৰতি বছৰে এই ব্যতিক্ৰমী নাট সমাৰোহ উপভোগ কৰিবলৈ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটে। কোকৰাঝাৰৰ তাৰাং নৈৰ পাৰত অহা 28 ডিচেম্বৰৰ পৰা কমতা সংগীত মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। 12 দিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত কেইবাহাজাৰো শিল্পীয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত গীত আৰু লোকনৃত্যৰ লগতে অন্যান্য নৃত্যগীত পৰিৱেশন কৰিব। ইয়াৰ বাবে মহোৎসৱস্থলীত মূল প্ৰশিক্ষকসকলে ভালেসংখ্যক যুৱক যুৱতী আৰু কিশোৰ কিশোৰীক প্ৰশিক্ষণ প্ৰদান কৰি আছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী হাতীগাঁও অঞ্চলৰ ৰাইজে এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আজি পৰম্পৰাগতভাৱে খেতি চপোৱা উৎসৱ পালন কৰে। কৃষকসকলৰ পথাৰৰ ধান লগে ভাগে চপাই আজি এই উৎসৱ পালন কৰা হয়। ৰাইজে পৰম্পৰা ৰক্ষা কৰি বাদ্যযন্ত্ৰ বজাই খেতি চপোৱাৰ পাছত সমূহীয়া ভোজ ভাতৰ আয়োজন কৰে। ভাৰতীয় স্কোৱাছ খেলুৱৈৰ দলটোৱে ইতিহাস সৃষ্টি কৰি স্কোৱাছ বিশ্বকাপৰ খিতাপ দখল কৰিছে। চেন্নাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ঘৰুৱা দলটোৱে বিশ্বৰ শীৰ্ষস্থানীয় হংকঙক 3-0 ব্যৱধানত পৰাস্ত কৰি বিজয়ী খিতাপ দখল কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিশ্বকাপজয়ী ভাৰতীয় স্কোৱাছ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সাফল্যৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাই কয় যে দলটোৰ জ্যোৎস্না চিনাপ্পা, অভয় সিং, ভি সেন্থিল কুমাৰ আৰু অনাহত সিঙে দৃঢ়তা আৰু নিষ্ঠাৰে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে। ইয়াৰ ফলত নতুন প্ৰজন্মৰ খেলুৱৈসকল এই ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। অসম আন্দোলনৰ অগ্ৰণী নেতা তথা অসম গণ পৰিষদৰ অন্যতম সংবিধান প্ৰণেতা দীনেশ্বৰ তাছাৰ আজি যোৰহাটৰ হাতীগড় চাহ বাগিচাৰ নিজ বাসগৃহত 84 বছৰ বয়সত দেহাৱসান ঘটে। প্ৰয়াত তাছা চাহ জনজাতি ছাত্ৰ সন্থাৰো সভাপতি আছিল। উল্লেখযোগ্য যে প্ৰয়াত দীনেশ্বৰ তাছা কাজিৰঙা লোকসভা সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছাৰ খুৰাক। নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয়ত আলোচনা। গুৱাহাটী নৱগ্ৰহ শ্মশানত ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা যশস্বী সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ সুনিয়াৰী কৰিবলৈ বজালীত কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত আৰু সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বৈজয়ন্ত পাণ্ডাক বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।